যিচয়া ২৯ অধ্যায় জিৰচালেমৰ বিষয়ে জিহুৱাই সিদ্ধ কৰিবলগীয়া উদ্দেশ্য। হে অৰিয়েল, হে অৰিয়েল, ডায়ুদে চাৱনিত পতা নগৰ, বছৰত বছৰ যোগ দিয়া, উৎসৱৰ পাছত উৎসৱ আহক। কিন্তু মই অৰিয়েলক অৱৰোধ কৰিম, আৰু তেওঁ শোক আৰু বিলাপ কৰিব, আৰু তেওঁ মোৰ পক্ষে অৰিয়েলৰ দৰে হ'ব। মই তোমাৰ বিৰুদ্ধে চাৰিওফালে চাৱনি পাতিম, আৰু লোহাৰ বেৰেৰে তোমাক বেৰি ধৰিম, আৰু তোমাৰ বিৰুদ্ধে কাম কৰা গড় তুলিম। তুমি নত হ'বা, ভূমিৰ পৰা কথা ক'বা, তোমাৰ বাক্য সৰু হৈ ধূলিৰ পৰা ওলাব, তোমাৰ মাত ভূতৰ দৰে ভূমিৰ পৰা ওলাব, আৰু তোমাৰ বাক্য অতি দুৰ্বল হৈ ধূলিৰ পৰা ওলাব। কিন্তু তোমাৰ আক্ৰমণকাৰীৰ দৌলসমূহ মিহি ধূলিৰ দৰে হ'ব, আৰু ভয়ানক লোকসমূহ উৰি যোৱা তোঁহৰ দৰে হ'ব। এই সকলো অকস্মাতে চকুৰ প্ৰচাৰতে ঘটিব। মেঘ গৰ্জন, ভূমিকম্প, মহাশব্দ, বামৰলি, বতাহ, ধুমুহা আৰু সংসাৰক অগ্নিশিখাৰে সৈতে বাহিনীসকলৰ জিহুৱাৰ দ্বাৰাই দণ্ড দিয়া যাব। অৰিয়েলৰ বিৰুদ্ধে যি সকলো জাতিসমূহে যুদ্ধ কৰিব, আৰু তেওঁ দৃহ কোঠৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু তেওঁ ক্লেশ দিব। এই সকলো এটা সপোন আৰু ৰাতিৰ এটা দৰ্শনৰ দৰে হ'ব। যেনেকৈ ক্ষুদ্ধাটোৰ মানুহে সপোনত ভোজন কৰে কিন্তু হাড় পালে পেট খালী হৈ থাকে, বা যেনেকৈ তৃষ্ণাটোৰ মানুহে সপোনত পান কৰে কিন্তু হাড় পালে পিয়াহত দুৰ্বল হয় আৰু অন্তৰত পিয়াহ লাগে, হয় তেনেকৈয়ে চিয়োন পৰ্বতৰ বিৰুদ্ধে যুদ্ধ কৰা সকলো দেশসমূহ হ'ব। নিজকে বিস্মিত কৰা আৰু বিস্মিত হোৱা, নিজকে অন্ধ কৰা আৰু অন্ধ হোৱা, মতলীয়া হোৱা কিন্তু দাক্ষাৰখেৰে নহয়, ঢলং পলং হোৱা কিন্তু জব হুৰাৰে নহয়। কিয়নো জিহুৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদী ৰূপ চকুবোৰ মুদালে আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে। সকলো দৰ্শন তোমালোকলৈ চাপ মাৰি বন্ধ কৰা, এখনি পুথিৰ বাক্যস্বৰূপ ইয়াক পাঠ কৰা, এইবুলি কৈ জ্ঞানী এজনক সেই পুথিখন দিলে, তেওঁ কয়, মই নোৱাৰো, কাৰণ এইয়ে চাপ মাৰি বন্ধ কৰা। যদি ইয়াক পাঠ কৰা এইবুলি কৈ অজ্ঞান এজনক পুথিখন দিয়ে, তেওঁ কয়, মই পঢ়িব নাজানো। জিহুৱাই ক'লে, এই লোকসকলে মোৰ ওচৰলৈ চাপি নিজৰ নিজৰ মুখেৰে আৰু উঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ অন্তৰ হ'লে মোৰ পৰা দূৰত আছে। তেওঁলোকৰ মোৰ প্ৰতি থকা সন্মানো মানুহৰ দ্বাৰাই শিকোৱা। এই হেতুকে চোৱা, মই এই লোকসকলৰ মাজত অদ্ভুত ৰূপে আৰু এটাৰ পাছত এটা আচৰিত কাৰ্য কৰি থাকিম। তেওঁলোকৰ জ্ঞানী লোকসকলৰ জ্ঞান নষ্ট হ'ব, আৰু তেওঁলোকৰ বুদ্ধিমন্ত লোকসকলৰ সুবুদ্ধি লুপ্ত থাকিব। জিহুৱাৰ পৰা নিজৰ কল্পনা গভীৰভাৱে লুকুৱাব খোজাজনৰ সন্তাপ হ'ব, আৰু আন্ধাৰত কাৰ্য কৰাজন তেওঁলোকে কয়, আমাক কোনে দেখে, আমাক কোনে জানে, তেওঁলোকৰ সন্তাপ হ'ব। তোমালোকৰ বিষয়সমূহ বিপৰীত দিশে ঘূৰোৱা, কুমাৰ কুমাৰৰ মাটিৰ সমান বিবেচিত হয়নে? তেওঁ মোক নিৰ্মাণ কৰা নাই, এইবুলি নিৰ্মিত বস্তুৱে নিৰ্মাণকৰ্তাৰ বিষয়ে ক'ব পাৰেনে? তেওঁ বুজা নাই, গঠিত বস্তুৱে তাৰ গঠনকাৰীৰ বিষয়ে ক'ব পাৰেনে? অতি অলপ সময় লিবানুন এটা পথাৰত পৰিণত হ'ব, আৰু সেই পথাৰ জংঘললৈ পৰিণত হ'ব। সেইদিনা কলাসকলে পুস্তকখনৰ বাক্য শুনিব, আৰু অন্ধসকলৰ চকুৱে অন্ধকাৰৰ মাজৰ পৰা দেখিবলৈ পাব। নিপীড়িত লোকসকলে পুনৰ জিহুৱাত আনন্দ কৰিব, আৰু দৰিদ্ৰ লোকসকলৰ মাজত ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাত উল্লাস কৰিব। কিয়নো নিষ্ঠুৰ লোক লোপ পাব আৰু নিন্দক শেষ হৈছে, আৰু পাপ কাৰ্য কৰিবলৈ ভাল পোৱা সকলো লোক নিষ্কাখন হ'ব। যিবোৰে গোচৰত মানুহক অপৰাধী পাতে, নগৰৰ দুৱাৰত প্ৰতিবাদীজনলৈ ফান পাতে আৰু মিছা কথাৰে ধাৰ্মিকৰ ন্যায় দূৰ কৰে, সেই সকলোকে উচ্ছন্ন কৰা হৈছে। এই হেতুকে অব্ৰাহামৰ মুক্তিদাতা যিহুৱাই যাকোবৰ বংশৰ বিষয়ে এই কথা কৈছে, এতিয়াৰ পৰা যাকোব লজ্জিত নহ'ব আৰু নাইবা তেওঁৰ মুখ বিবৰ্ণ নহ'ব। কিন্তু যেতিয়া তেওঁ মোৰ হাতৰ কাৰ্য নিজৰ সন্তানসকলক দেখিব, তেতিয়া তেওঁলোকে মোৰ নাম পবিত্ৰ কৰিব। এনেকি তেওঁলোকে যাকোবৰ পবিত্ৰজনাক পবিত্ৰ বুলি মানিব আৰু ইজৰাইলৰ ঈশ্বৰক ভয় কৰিব। ভ্ৰান্ত মনৰ লোকসকলেও বিবেচনা শক্তি পাব, অভিযোগ কৰাসকলে জ্ঞান শিকিব।